লেবিয়া পুস্তক তিনি অধ্যায় মঙ্গলার্থক বলিৰ নিয়ম। যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলার্থক বলি হয়, তেন্তে পশুৰজাকৰ মতা বা মাইকীয়ে হওক, তাক উৎসৰ্গ কৰিলে তেওঁ জিহুৱাৰ সন্মুখত এটা নিঘুনি পশু উৎসৰ্গ কৰিব। তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰ পুৰোহিতসকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব। সেই লোকজনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰস্বৰূপে তাৰ নাড়ী ভুৰু, ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব। সেই ভাগ ঘিলালৈকে এৰুৱাই ল'ব। তেতিয়া হাৰুণৰ পুত্ৰসকলে বেদীত জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। আৰু যদি তেওঁ জিহুৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ চাক বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘুণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব। নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ চাক পোৱালিৰ উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক জিহুৱাৰ সন্মুখত উৎসৰ্গ কৰিব। তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব। পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, নাড়ী ভুৰু, ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব। তেওঁ এই ভাগবোৰ ঘিলালৈকে এৰুৱাই ল'ব। তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰস্বৰূপ ভক্ষ্য নৈবেদ্য। আৰু যদি তেওঁ উপহাৰ ছাগলী হয়, তেন্তে তেওঁ তাক জিহুৱাৰ সন্মুখত দান কৰিব। তেওঁ সেই ছাগলী মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব। পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য অৰ্থাৎ জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰস্বৰূপে নাড়ী ভুৰু, ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব। তেওঁ তাৰ ভিতৰৰ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলালৈকে এৰুৱাই ল'ব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰস্বৰূপ ভক্ষ্য দ্ৰব্য। সকলো তেল জিহুৱাৰ উদ্দেশ্যে হ'ব। তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এইয়ে তোমালোকৰ পুৰুষানুকৰ্মে তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।